গীতমালা 112 অধ্যায়। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা, ধন্য সেইজন যিজনে জিহুৱালৈ ভয় ৰাখে আৰু তেওঁ আজ্ঞাবোৰত অতি আনন্দিত হয়। তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ'ব, ঈশ্বৰ ভক্তসকলৰ বংশ আশীৰ্বাদপ্ৰাপ্ত হ'ব। তেওঁলোকৰ ঘৰত ধন সম্পদ থাকে, তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। ঈশ্বৰ ভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়। তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক। যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে তেওঁলোকৰ মংগল হয়। তেওঁলোকে সকলো কাৰ্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে, কাৰণ ধাৰ্মিক লোক কেতিয়াও লৰচৰ নহ'ব। ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব। দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব, তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে, তেওঁলোকে জিহুৱাত ভৰসা ৰাখে। তেওঁলোকৰ হৃদয় সুস্থিৰ, তেওঁলোকে ভয় নকৰে। শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব। তেওঁলোকে মুক্ত হস্তে দৰিদ্ৰসকলক দান কৰে, তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। তেওঁলোকৰ হিং মৰ্যাদাৰে উন্নত হয়, দুষ্ট লোকে তাকে দেখি কুদ্ধিত হ'ব। তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব, দুষ্টবোৰৰ মনৰ কামনা নিষ্ফল হ'ব।